ولا تصل على أحد منهم مات أبدا ولا تقم على قبره إنهم كفروا بالله ورسوله وماتوا وهم فاسقون
আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ'লে তুমি কেতিয়াও তাৰ জানাজাৰ চালাত নপৰিবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ'বা। নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলক অস্বীকাৰ কৰিছিল আৰু ফাচিক অৱস্থাতে সিহঁতৰ মৃত্যু হৈছে।